আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? আপোনাৰ মতামত জনাই আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা কোনো কথা বহলাই জানিব খুজিলেও আমালৈ লিখিব পাৰে। যীশুখ্ৰীষ্ট সম্বন্ধে অধিককৈ জানিব খুজিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, চিঠি পত্ৰ লিখিবৰ সময়ত অনুগ্ৰহ কৰি আপোনাৰ নাম আৰু ঠিকনা স্পষ্টকৈ যেন লিখি পঠিয়াই, তেতিয়াহে আমি আপোনালোকলৈ উত্তৰ লিখিব পাৰিম, নহয় জানো? বাৰু আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। তুমি আমাৰ সৃষ্টিকৰ্তা, আমাৰ পালনকৰ্তা, আমাক পৰিত্ৰাণদাতা ঈশ্বৰ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি আমালৈ বহুমূলীয়া পৰিত্ৰাণৰ দান বিনামূল্যে আগবঢ়াইছা, তাৰ বাবে তোমাক শত কোটিবাৰ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ লৈছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ দ্বিতীয় অধ্যায়ৰ পৰা চাইছিলোঁ। আমি ইতিমধ্যে যিখিনি পঢ়িলোঁ তাত দেখিবলৈ পালোঁ মিছৰ দেশত ইছৰাইল জাতিৰ ওপৰত মিছৰীয়া লোকবিলাকে চলোৱা অত্যাচাৰৰ কথা, আৰু মুচিৰ জন্ম আৰু মিডিয়নীয়া দেশলৈ মুচি পলাই গৈ তাত এগৰাকী মিডিয়নীয়া ছোৱালীৰ লগত মুচিৰ বিয়া হোৱাৰ কথা। আজিৰ অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ তিনি নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। এই অধ্যায়ত আমি পঢ়িবলৈ পাম ঈশ্বৰে মুচিক আহ্বান কৰাৰ কথা। ঈশ্বৰে এটা জ্বলি থকা কিন্তু নুপুৰা জোপোহাৰ মাজৰ পৰা নিজক প্ৰকাশ কৰাৰ কথা। ঈশ্বৰে নিজেই হস্তক্ষেপ কৰি ইছৰাইল জাতিক উদ্ধাৰ কৰিব বুলি জনোৱাৰ কথা। মুচিয়ে ঈশ্বৰৰ আহ্বান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথা, কিন্তু ঈশ্বৰেই মুচিক কামৰ বাবে বিশেষভাৱে নিযুক্ত কৰাৰ কথা। মুচিয়ে জন্মৰ পৰা 40 বছৰ বয়স পৰ্যন্ত মিছৰৰ ৰজাৰ ৰাজপ্ৰসাদত কটাইছিল। তাতেই মুচি ডাঙৰ দীঘল হৈছিল। তাৰ পাছত তেওঁ মিডিয়নীয়াবিলাকৰ দেশলৈ পলাই গৈছিল আৰু তাত 40 বছৰ কাল কটাইছিল। তেওঁ মিছৰত থাকোঁতে যিমানবোৰ শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল সেইখিনিয়ে তেওঁক ইছৰাইলৰ উদ্ধাৰকৰ্তা হোৱাত কোনো প্ৰকাৰে সহায় কৰিব পৰা নাছিল। কিন্তু সেই বিশেষ কামৰ কাৰণে ঈশ্বৰে মুচিক প্ৰস্তুত কৰি তুলিছিল মিডিয়নীয়া অঞ্চলৰ বিশাল মৰুভূমি অঞ্চলত। বাৰু, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই আমি পাঠ কৰি দিম, মন দি শুনি যাব। যাত্ৰা পুস্তক তৃতীয় অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি দিছো। পাছে মুচিয়ে মিডিয়নীয়া পুৰোহিত জিথ্ৰু নামেৰে নিজ শহুৰেকৰ মেৰৰ জাক চৰাওঁতে এদিন তেওঁ অৰণ্যৰ পাছফালেদি মেৰ জাকক নি হৰেব নামেৰে ঈশ্বৰৰ পৰ্বত পালেগৈ। তেতিয়া জিহুৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। তাতে তেওঁ চাই দেখিলে যে জোপাটোত জুই জ্বলিছে, তথাপি জোপাটো পোৰা নাই। সেই জোপোহাটোত জুই জ্বলি আছিল, কিন্তু জোপোহাটো পোৰা নাছিল। সেই আচৰিত ঘটনাটো দেখি মুচি আচৰিত হৈছিল। বাইবেল যে নিৰ্ভুল, বাইবেলৰ কথা যে বিশ্বাসযোগ্য, সেই কথাটোৰ এটা ডাঙৰ প্ৰমাণ হৈছে ইছৰাইল জাতি। ইছৰাইল জাতি যে নিশ্চিহ্ন হৈ যোৱা নাই, আজিও আছে, সেই কথাটোৱে বাইবেলৰ বিশ্বাসযোগ্যতাৰ এটা প্ৰমাণ। বহু বছৰ আগতে জাৰ্মান দেশৰ সম্ৰাট এজনে এগৰাকী চেপ্লেনক সুধিছিল, বাইবেল যে ঈশ্বৰৰ বাক্য, সেই কথাটোৰ সকলোতকৈ ডাঙৰ প্ৰমাণ কি? সেই প্ৰমাণটো মোৰ সাম্ৰাজ্যতে ক'ৰবাত আছে। সেই চেপ্লেনজনে অলপো সংকোচ নকৰাকৈ ততালিকে উত্তৰ দিছিল, যিহুদীবিলাক মহাৰাজ, যিহুদীবিলাকেই সকলোতকৈ ডাঙৰ প্ৰমাণ। যিহুদী জাতিয়েই সেই জ্বলি থকা জোপোহাটোৰ নিচিনা, জ্বলি থকা কিন্তু নুপুৰা। মুচিয়ে সেই জোপোহাটো দেখি থমকি ৰৈ ঘূৰি চাব লগা হৈছিল। ঠিক একেদৰে ইছৰাইল জাতিৰ কথাটোলৈ চাই আজি মানুহ থমকি চাব লাগে। ইমান বছৰ ধৰি ইছৰাইল জাতি যে অক্ষুণ্ণ আছে, সেইটো অতি বিস্ময়জনক কথা, ঈশ্বৰৰ দ্বাৰা সম্পাদিত আচৰিত কথা। মুচিৰ দিনৰ পৰা আজিলৈকে সেই জাতি আছে, নিশ্চিহ্ন হৈ যোৱা নাই। আন অনেক জাতি আহিল আৰু গ'ল, সময়ৰ সোঁতত বহুত জাতি বিলীন হৈ গ'ল, ইছৰাইল জাতি কিন্তু বিলীন হৈ যোৱা নাই। বিভিন্ন সময়ত বিভিন্ন জাতিয়ে ইছৰাইল জাতিক পৃথিৱীৰ বুকুৰ পৰাই নিশ্চিহ্ন কৰি দিব খুজিছিল, কিন্তু পৰা নাই। মিছৰ দেশত বন্দী অৱস্থাত থকা সময়ৰ পৰাই ইছৰাইল জাতিয়ে নানা ধৰণৰ দুখ ক্লেশ তাৰণাৰ সন্মুখীন হৈ আহিছে আজি পৰ্যন্ত। কিন্তু সেই জ্বলি থকা জোপোহাটো যেনেকৈ পুৰি শেষ হৈ যোৱা নাছিল, ঠিক তেনেকৈয়ে ইছৰাইল জাতিও দুখ ক্লেশ তাৰণা অত্যাচাৰ উৎপীড়নৰ জুইত পুৰি শেষ হৈ যোৱা নাই। কিন্তু মিডিয়নীয়াবিলাকৰ আজি জানো চিনচাপ আছে। ক'ৰবাত বাৰু আপুনি মিডিয়নীয়াবিলাকৰ পতাকা দেখিছে? মিডিয়নীয়াবোৰৰ দেশ বুলি কিবা এখন দেশ জানো আছে? নাই, মিডিয়নীয়া জাতি নিঃশেষ হৈ গ'ল, ইতিহাসৰ বুকুৰ পৰাই বিলীন হৈ গ'ল। ইছৰাইল জাতি কিন্তু ঈশ্বৰে বচাই ৰাখিছে, আন কোনো জাতিৰ লগত সানমিহলি নোহোৱাকৈ সম্পূৰ্ণ শুদ্ধ ৰাখিছে, শুদ্ধভাৱে জীয়াই ৰাখিছে। মুচিৰ আগত দেখা দিয়া প্ৰভুৰ দূত মানে বাৰু কোন? তেওঁ হৈছে মানুহৰূপে এই পৃথিৱীত জন্ম লোৱাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। তেতিয়া তেওঁৰ মানৱ শৰীৰ নাছিল, তেওঁ আত্মাৰূপতেই আছিল। মুচিয়ে সেই ৰূপৰ প্ৰভু যীশুকেই লগ পাইছিল বুলি বেছিভাগ বাইবেল পণ্ডিতে মত পোষণ কৰে। এতিয়া তিনি নম্বৰ পদৰ পৰা পাঁচ নম্বৰ পদলৈকে পঢ়ি দিব খুজিছো। তাতে মুচিয়ে ক'লে, জোপাটোনো কিয় পুৰা নাই? এই মহৎ দৰ্শন মই এফলীয়া হৈ গৈ চাওঁ গৈছোন, কিন্তু চাবৰ নিমিত্তে তেওঁক যেতিয়া জিহুৱাই এফলীয়া হৈ যোৱা দেখিলে, তেতিয়া জোপাৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, হে মুচি, হে মুচি। তেওঁ ক'লে, চাওক মই আছো। পাছে জিহুৱাই ক'লে, ইয়ালৈ চাপি নাহিবা, তোমাৰ ভৰিৰ পৰা জোতা খুলুকুৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেয়ে পবিত্ৰ ভূমি। ঈশ্বৰে মুচিৰ আচাৰ ব্যৱহাৰৰ সংশোধন কৰিব লগা হৈছিল। মুচি ডাঙৰ দীঘল হৈছিল মিছৰৰ ফৰৌন ৰজাৰ ৰাজপ্ৰসাদত। পবিত্ৰ ঈশ্বৰৰ সন্মুখত ভৰিৰ পৰা জোতা বা চেণ্ডেল যে খুলি থ'ব লাগে, সেইটো মুচিয়ে হয়তো তেতিয়ালৈকে জনাই নাছিল। ইয়াৰ পৰা আমিও শিকিবলগীয়া কথা আছে, ঈশ্বৰ অতি পবিত্ৰ, তেওঁৰ আগত আমি অতি অপবিত্ৰ। আমি ঈশ্বৰৰ ওচৰলৈ আহোঁতে অতি ভক্তিভাৱেৰে, শ্ৰদ্ধাপূৰ্ণভাৱেৰে আহিব লাগে। আমি তেওঁক চিনি পাই তেওঁক পিতৃ বুলি মাতিব পৰা হোৱাৰ পাছতো প্ৰাপ্য সন্মান আমি দিবই লাগিব, কাৰণ তেওঁ ঈশ্বৰ, পবিত্ৰ ঈশ্বৰ, আৰু আমি মানুহ। আমাৰ নিজৰ মা দেউতা আমাৰ অতি আপোন, কিন্তু আমি মা দেউতাক যিকোনো ধৰণৰ ব্যৱহাৰ নিশ্চয় নকৰোঁ। তেওঁলোক আমাৰ অতি চিনাকি, অতি আপোন হ'লেও তেওঁলোকক আমি সন্মান নেদেখুৱাও জানো। মা দেউতাতকৈ ঈশ্বৰ বহু বেছি ওপৰত নহয়নে বাৰু? ছয় নম্বৰ পদ, তেওঁ আৰু ক'লে, মই তোমাৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ, অব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ। তাতে মুচিয়ে নিজ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰলৈ চাবলৈ ভয় কৰিলে। ঈশ্বৰে মুচিৰ আগত নিজৰ চিনাকি দিলে, মুচিয়ে মুখ ঢাকিলে, মূৰ তুলি নাচালে। চোৱা হ'লে কেনেকৈ দেখিলেহেঁতেন আমি ক'ব নোৱাৰোঁ, বা চাব পাৰিলেহেঁতেন নে নাই আমি সেইটো খাটাংকৈ ক'ব নোৱাৰোঁ, কিন্তু মুচিয়ে চোৱা নাছিল। আচলতে কোনো মানুহেই ঈশ্বৰলৈ মূৰ তুলি চোৱাৰ যোগ্য নহয়, ঈশ্বৰক কোনো মানুহে দেখা নাই, গতিকে ঈশ্বৰনো কেনেকুৱা কোনো মানুহেই ক'ব নোৱাৰে। কিন্তু ঈশপুত্ৰ যীশুখ্ৰীষ্টইহে মানুহৰ আগত পিতৃ ঈশ্বৰক প্ৰকাশ কৰিলে। তেওঁ ঈশ্বৰৰ মূৰ্ত ৰূপ। ঈশ্বৰক আমি জানিব পৰাৰ উপায় এটাই, প্ৰভু যীশুখ্ৰীষ্ট। সাত আৰু আঠ নম্বৰ পদ, পাছে জিহুৱাই ক'লে, মিছৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই নিশ্চয় দৃষ্টি কৰিছোঁ, আৰু কাৰ্যাধ্যক্ষবিলাকৰ কাৰণে কৰা সিহঁতৰ কাতৰোক্তি শুনিছো, কিয়নো সিবিলাকৰ যাতনা মই জানিছো। এতেকে মই সিবিলাকক মিছৰীয়াবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু সেই দেশৰ পৰা উলিয়াই গাখীৰ মৌজুল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ কনানিয়া, হিত্তিয়া, ইমুৰিয়া, পৰিজ্যিয়া, হিব্বিয়া, জিবুচিয়া এইবিলাকৰ ঠাইলৈ নিবলৈ মই নামি আহিলো। যেতিয়া ঈশ্বৰে আমাক উদ্ধাৰ কৰে, তেওঁ কেৱল কিবা এটা অৱস্থাৰ পৰাই উদ্ধাৰ কৰে নে নহয়, লগতে কিবা এটা নতুন অৱস্থালৈও আমাক উদ্ধাৰ কৰে। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ দ্বাৰা আমি পাপৰ পৰা পৰিত্ৰাণ পাওঁ, উদ্ধাৰ পাওঁ, আৰু পবিত্ৰতা আৰু স্বৰ্গলৈ উদ্ধাৰ পাওঁ। অৰ্থাৎ আমি পাপৰ পৰা ৰক্ষা পাওঁ, পাপৰ শাস্তিৰ পৰা ৰক্ষা পাওঁ, আৰু লাভ কৰোঁ অনন্ত জীৱনৰ আশীৰ্বাদ। আমি হৈ পৰোঁ স্বৰ্গৰ নাগৰিক। ঈশ্বৰে আমাক আত্মিকভাৱে জীয়াই তোলে আৰু খ্ৰীষ্টত আমাক সংস্থাপিত কৰে। খ্ৰীষ্টত আমাক এটা বিশেষ অৱস্থান দিয়ে। প্ৰিয় শ্ৰোতা, আপুনি যদি খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ গ্ৰহণ কৰে, তেন্তে আপুনি সম্পূৰ্ণৰূপে পৰিত্ৰাণ পায়। আপুনি আজি যিমান পৰিত্ৰাণ পায়, আজিৰ পৰা 100,000 বছৰ পাছতো সমানেই পৰিত্ৰাণ পাব, যদিহে আপুনি খ্ৰীষ্টত আশ্ৰয় লৈছে। কাৰণ খ্ৰীষ্টত বিশ্বাস কৰাৰ লগে লগে আমাক আদমৰ পৰা আনি খ্ৰীষ্টত সংস্থাপিত কৰা হয়, আমাক মৃত্যুৰ পৰা আনি জীৱনত স্থাপন কৰা হয়, অন্ধকাৰৰ পৰা উলিয়াই আনি পোহৰত স্থাপন কৰা হয়, নৰকৰ পৰা উলিয়াই আনি স্বৰ্গত স্থাপন কৰা হয়। সেইটোৱেই পৰিত্ৰাণ, উদ্ধাৰ, মুক্তি, কিবা এটাৰ পৰা আন কিবা এটালৈ উদ্ধাৰ। ঈশ্বৰে কৈছিল, মই ইছৰাইল জাতিক বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি নি এখন ভাল দেশলৈ লৈ যাম। সেয়েই ঈশ্বৰৰ পৰা অহা পৰিত্ৰাণ, সেয়েই মুক্তি। 9-11 পদলৈকে পঢ়ি দিম। এতিয়া চোৱা, ইছৰাইলৰ সন্তানবিলাকৰ কাটাৰুক্তি মোৰ ওচৰলৈ আহিল, আৰু মিছৰীয়াবিলাকে সিবিলাকক যি উপদ্ৰৱেৰে উপদ্ৰৱ কৰিছে তাকো মই দেখিছো। এই হেতুকে এতিয়া আহা, মোৰ প্ৰজা ইছৰাইলৰ সন্তানবিলাকক মিছৰৰ পৰা উলিয়াই আনিবলৈ মই তোমাক ফৰৌনৰ ওচৰলৈ পঠাওঁ। তাতে মুছিয়ে ঈশ্বৰক ক'লে, মইনো কোন যে ফৰৌনৰ ওচৰলৈ গৈ ইছৰাইলৰ সন্তানবিলাকক মিছৰৰ পৰা উলিয়াই আনিম। মুছিৰ কি ঘটিল আপুনি মন কৰিছেনে? এই ঘটনাৰ 40 বছৰ আগতে তেওঁ ইছৰাইল জাতিৰ উদ্ধাৰকৰ্তা হ'বলৈ নিজেই চেষ্টা কৰিছিল। তেওঁ সেই সময়ত অলপ গৰ্বী, অলপ অহংকাৰী আৰু উগ্ৰ আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। তেওঁ এজন মিছৰীয়া মানুহক বধ কৰি এজন ইছৰাইলীয়া লোকক ৰক্ষা কৰিছিল, আৰু সেই কামটো মানুহে গ্ৰহণ কৰি ল'ব বুলি আশা কৰিছিল। তেওঁ নিজৰ শক্তিৰে ইছৰাইল জাতিক উদ্ধাৰ কৰিব পাৰিব বুলি ভাবিছিল, কিন্তু তেওঁ নোৱাৰে বুলি বুজি পাইছিল, আৰু ঈশ্বৰে তেওঁক মৰুভূমিলৈ লৈ আহিছিল সেই বিশেষ কামৰ কাৰণে, বিশেষভাৱে প্ৰশিক্ষণ দি তেওঁক গঢ়ি তুলিবলৈ। তেওঁ যে আচলতে কিমান দুৰ্বল সেই কথাটো মুছিয়ে বুজি পাইছিল। তেওঁ নিজে ইছৰাইল জাতিক উদ্ধাৰ কৰিব নোৱাৰিব বুলি জানিছিল, উপলব্ধি কৰিছিল। এতিয়া মুছিয়ে ঈশ্বৰক কৈছে, মইনো কোন, আপুনি মোক কৰিবলৈ দিয়া কামটো মই কৰিবলৈ সক্ষম নহয়। প্ৰিয় শ্ৰোতা, এতিয়াহে ঈশ্বৰে মুছিক ব্যৱহাৰ কৰিব পাৰে। ঈশ্বৰে তেওঁৰ লোকবিলাকক প্ৰশিক্ষণ দিয়াৰ পদ্ধতি হৈছে এনেকুৱাই। ল'ৰা অৱস্থাতে গলিয়াথৰ নিচিনা দৈত্যক বধ কৰিব পৰা দায়ুদক ঈশ্বৰে পলাই যাব লগা অৱস্থা কৰিছিল, গুহা আৰু হাবিত লুকাই পলাই ফুৰিব লগা অৱস্থা কৰিছিল। চিকাৰীয়ে চিকাৰ বিচাৰি ফুৰাৰ নিচিনাকৈ দায়ুদকো শত্ৰুৱে তেনেকৈ বধ কৰিবলৈ বিচাৰি ফুৰিছিল। তেওঁ যে কিমান দুৰ্বল সেই কথা উপলব্ধি কৰিছিল, আৰু তাৰ পাছতহে ঈশ্বৰে দায়ুদক ৰজা পাতিছিল। ইলিয়া ভাৱবাদীয়েও আহব ৰজা আৰু ইজেবল ৰাণীৰ ৰাজসভাত সোমাই অতি সাহসেৰে এসময়ত ঘোষণা কৰিব পাৰিছিল, কিন্তু সেই এলিয়াকো ঈশ্বৰে মৰুভূমিলৈ লৈ যাব লগা হৈছিল প্ৰশিক্ষণ দিবলৈ। এলিয়াই পানী খোৱা ভুমুকটো শুকাই গৈছিল, কিন্তু পাছত খাদ্যৰ কাৰণে এলিয়াই সম্পূৰ্ণৰূপে ঈশ্বৰত ভৰসা কৰিব লগা হৈছিল। এলিয়াই বুজি পাইছিল তেওঁ নিজে একো নহয়, ঈশ্বৰেহে সকলো। আৰু তাৰ পাছতহে ঈশ্বৰে এলিয়াক বাল দেৱতাৰ পুৰোহিতবিলাকৰ আগত সাহসেৰে থিয় হৈ স্বৰ্গৰ পৰা জুই নমাই আনিবলৈ ব্যৱহাৰ কৰিব পাৰিছিল। মুছিয়ে বুজি পাইছিল তেওঁ নিজে একো কৰিব নোৱাৰে, কিন্তু ঈশ্বৰে পাৰে। তেতিয়াহে ঈশ্বৰে মুছিক ব্যৱহাৰ কৰিব পৰা অৱস্থাটো আহিছিল। আমাৰ বহুতেই নিজকে অতি প্ৰতিভাশালী, অতি শক্তিশালী বুলি ভাবি থাকে, আৰু সেইকাৰণেই ঈশ্বৰে তেনেলোকক ব্যৱহাৰ কৰিব নোৱাৰে। আচলতে আমাৰ দুৰ্বলতাৰ পৰাহে ঈশ্বৰে আমাক শক্তিশালী কৰিব পাৰে বা কৰে। 12-13 পদ, পাছে তেওঁ ক'লে, মই অৱশ্যে তোমাৰ সংগী হ'ম, আৰু ময়েই যে তোমাক পঠালো ইয়াৰ চিন তোমালৈ এয়ে হ'ব যে তুমি মিছৰৰ পৰা লোকবিলাকক উলিয়াই আনিলে তোমালোকে এই পৰ্বততে ঈশ্বৰৰ ভজনা কৰিবা। পাছে মুছিয়ে ঈশ্বৰক ক'লে, চাওক, মই ইছৰাইলৰ সন্তানবিলাকৰ ওচৰলৈ গৈ সিবিলাকক যেতিয়া এই কথা ক'ম যে তোমালোকৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে, তেতিয়া সিবিলাকে তেওঁৰ নাম কি বুলি যদি সোধে, তেন্তে মই সিবিলাকক কি উত্তৰ দিম? মুচিয়ে সোধা প্ৰশ্নটো স্বাভাৱিক প্ৰশ্ন। আমিও নিশ্চয় এই প্ৰশ্নকে কৰিলোহেঁতেন। ইছৰাইলৰ লোকে তেওঁক গ্ৰহণ নকৰিব বুলি মুচিয়ে ভয় কৰিছিল। তেওঁবিলাকৰ আগত ঈশ্বৰৰ কথা কেনেদৰে বুজাব লাগিব সেইটো মুচিয়ে জনা নাছিল। ইছৰাইলৰ লোকবিলাককনো সেই পৰ্বতলৈ তেওঁ কেনেকৈ লৈ আহিব মুচিয়ে ভাবি পোৱা নাছিল। মুচিৰ সেই সমস্যাৰ উত্তৰ ঈশ্বৰে এনেদৰে দিছিল। 14 নম্বৰ পদ, তেতিয়া ঈশ্বৰে মুচিক ক'লে, মই যি আছো সেয়েই আছো। তেওঁ আৰু ক'লে, ইছৰাইলৰ সন্তানবিলাকক এইদৰে ক'বা, আছো জনাই মোক তোমালোকৰ ওচৰলৈ পঠালে। মই যি আছো সেয়েই আছো। ইয়াৰ মূল ইব্ৰী শব্দ চাৰিটাৰ পৰাই আমি যিহুৱা শব্দটো পাওঁ, আৰু সেয়েই ঈশ্বৰৰ নাম। অতি পবিত্ৰ এই যিহুৱা শব্দটো। আচলতে এই যিহুৱা শব্দটো আচলতে চাৰিটা শব্দ লগ লাগি হোৱা এটা শব্দ। ঈশ্বৰে ইছৰাইলৰ আদি পিতৃৰ আগত যেনেদৰে প্ৰতিজ্ঞা কৰি থৈছিল, এতিয়া সেই প্ৰতিজ্ঞা তেওঁ পালন কৰিবলৈ ওলাইছে। 15 নম্বৰ পদ, ঈশ্বৰে পুনৰাই মুচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এইদৰে ক'বা যে তোমালোকৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে আব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ যিহুৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰকালৰ নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে সেই সোঁৱৰণীয় হ'ম। ঈশ্বৰে আব্ৰাহাম, ইছহাক, জাকুবৰ আগত প্ৰতিজ্ঞা কৰিছিল, আৰু এতিয়া সেই একেজনা ঈশ্বৰেই মুচিৰ আগত দেখা দি মুচিক পঠাই দিছে ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ। 16 পদৰ পৰা 20 নম্বৰ পদ, তুমি গৈ ইছৰাইলৰ বৃদ্ধ লোকবিলাকক গোটাই সিবিলাকৰ আগত এই কথা ক'বা যে তোমালোকৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে আব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ যিহুৱাই মোক দৰ্শন দি ক'লে, মই তোমালোকৰ বুজ বিচাৰ ল'লো আৰু মিছৰত তোমালোকলৈ যি যি কৰা হৈছে তালৈ দৃষ্টি কৰিলোঁ। এই হেতুকে মই ক'লো, মিছৰ দেশত পোৱা দুখৰ পৰা তোমালোকক উদ্ধাৰ কৰি কনানিয়া, হিত্তিয়া, ইমুৰিয়া, পৰিজ্যা, হিব্বিয়া আৰু জীৱচীয়াবিলাকৰ দেশলৈ, গাখীৰ মৌজুল বৈ থকা দেশলৈ মই তোমালোকক লৈ যাম। তাতে সিবিলাকে তোমাৰ কথা শুনিব। তেতিয়া তুমি আৰু ইছৰাইলৰ বৃদ্ধ লোকবিলাকে মিছৰৰ ৰজাৰ ওচৰলৈ গৈ তেওঁক এই কথা ক'বা যে ইব্ৰীয়বিলাকৰ ঈশ্বৰ জিহুৱা আমাৰ আগত সাক্ষাৎ হ'ল। এই হেতুকে বিনয় কৰোঁ, আমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ নিমিত্তে আমাক 3 দিনৰ বাট অৰণ্যৰ ভিতৰলৈ যাবলৈ আজ্ঞা দিয়ক। কিন্তু মই জানো মিছৰৰ ৰজাই তোমালোকক যাবলৈ নিদিব, বাহুবল দেখুৱালেও নিদিব। পাছে মই নিজ হাত মেলি দেশৰ মাজত মোৰ কৰিবলগীয়া সকলো আচৰিত কৰ্মেৰে মিছৰ দেশক আঘাত কৰিম, তেতিয়াহে তেওঁ তোমালোকক এৰি দিব। মুচিয়ে কেনেদৰে কি কৰিব লাগিব, কি কি ঘটিব, গোটেইখিনি ঈশ্বৰে জনাই দিছে। ফৰৌন ৰজাই ইছৰাইলীয় লোকবোৰক যাবলৈ নিদিব বুলি ঈশ্বৰে জনাই দিছে, কিন্তু ঈশ্বৰে তেওঁৰ পৰাক্ৰম প্ৰকাশ কৰিব আৰু ইছৰাইল জাতিক উদ্ধাৰ কৰিব বুলি জনাই দিছে। 21 আৰু 22 নম্বৰ পদ, আৰু মই মিছৰীয়াবিলাকৰ পৰা সেই লোকবিলাকক অনুগ্ৰহ প্ৰাপ্ত কৰিম, তাতে তোমালোকে যোৱা কালত সুদাহাতে যাবলৈ নেপাবা। কিন্তু প্ৰতিজনী তিৰোতাই নিজ নিজ ওচৰ চুবুৰীয়ানীৰ আৰু নিজ ঘৰত প্ৰৱাসী হৈ থকা তিৰোতাৰ পৰাও ৰূপ আৰু সোণৰ অলংকাৰ আৰু বস্ত্ৰ খুজি ল'ব, আৰু তোমালোকে সেইবোৰ নিজ নিজ ল'ৰা ছোৱালীৰ গাত পিন্ধাবা। এইদৰে তোমালোকে মিছৰীয়াবিলাকক লুট কৰা যেন কৰিবা। আচলতে ইমান বছৰে ইছৰাইলীয় লোকে মিছৰীয়া লোকৰ দাসত্বত আছিল, কোনো দৰমহা পোৱা নাছিল। গতিকে মিছৰীয়াবোৰৰ পৰা তেওঁলোকে যিবোৰ বস্তু ল'ব সেইবোৰ আচলতে তেওঁলোকৰ প্ৰাপ্য। এনেদৰে ঈশ্বৰে ইছৰাইলীয় লোকৰ ইমান বছৰৰ পৰিশ্ৰমৰ মাননি দিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ কথা চিন্তা কৰে, আমাৰ প্ৰাপ্যখিনি আমাক দিয়ে, আমাৰ বিৰুদ্ধে চলা অন্যায়ৰ প্ৰতিশোধো তেওঁৱেই লয়। সেয়েহেন ঈশ্বৰক আপুনি বাৰু আপোনাৰ পিতৃ বুলি গ্ৰহণ কৰিছেনে, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
পাপৰ হকে নিজৰ জীৱন দিলে, কালবাৰী তাৰ সাক্ষী। সবে চুয়া কুশল পাব কানি, তোমার পাপর তেওহে উবরণ করিলে, যাতে সব জীব পারা।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপনার মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ক্ৰুছলৈ গ'ল হাসি হাসি। কথা